এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায় আজি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণক সৌজন্যমূলক সাক্ষাৎ করে। সাক্ষাৎকালত মুখ্যমন্ত্রীগৰাকীয়ে এডভান্টেজ আসাম 2025ৰ কার্যসূচীত অংশগ্রহণ কৰিবলৈ কেন্দ্রীয় বিত্তমন্ত্রী শ্রীমতী সীতারমণক আমন্ত্রণ জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালকো সৌজন্যমূলক সাক্ষাৎ কৰাৰ লগতে এডভান্টেজ আসামলৈ আনুষ্ঠানিক আমন্ত্রণ জনায়। কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত গ্ৰহণ কৰা আঁচনিৰো পৰ্যালোচনা কৰে। জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ অধীনত ৰূপায়ণ কৰা বহুকেইটা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কাম কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ ফেলাই গাঁৱত ব্ৰহ্মপুত্ৰৰ সুতে চিঙিনীয়া মথাউৰিৰ পুনৰ নিৰ্মিত প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি চোৱা পৰিদৰ্শন কৰে। তেওঁ লগতে জিলাখনৰ বৰগুৰি তিনিআলিত নিৰ্মাণৰত জলসম্পদ বিভাগৰ তিনিচুকীয়া সংমণ্ডলৰ কাৰ্যালয়ৰ কাম পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লয়। শ্ৰীহাজৰিকাই শদিয়াৰ চপাখোৱাত কুণ্ডিল নৈৰ সমীপত জলাশয় নিৰ্মাণৰ বাবে চিহ্নিত ক্ষেত্ৰও পৰিদৰ্শন কৰে। বিধায়ক বলিন চেতিয়া, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণকে ধৰি জলসম্পদ বিভাগৰ কেইবাগৰাকী মুখ্য অভিযন্তাই আজি মন্ত্ৰীগৰাকীক সংগ দিয়ে। ইয়াৰ আগতে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাত জলসম্পদ বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। শ্ৰীহাজৰিকাই পাছত সাংবাদিকক কয় যে জিলাখনত বান আৰু খহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে বহুখিনি কাম সম্পূৰ্ণ কৰা হৈছে আৰু জলাশয় সৃষ্টি কৰি পানী সংৰক্ষণ কৰিব পাৰি নেকি এই বিষয়েও চিন্তা চৰ্চা কৰা হৈছে। অসম বিদ্যালয় শিক্ষা পৰিষদ দ্বিতীয় মণ্ডলৰ অধীনত এই বছৰৰ এপ্ৰিল মে মাহত অনুষ্ঠিত অসম ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ফলাফল কালি ঘোষণা কৰা হৈছে। এই পৰীক্ষাৰ ফলাফল বিদ্যালয় জিলা পৰিষদৰ ৱেবছাইট www.ahsec.assam.gov.in-ত উপলব্ধ হৈছে বুলি এটা বিজ্ঞপ্তিত কোৱা হৈছে। বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে আজি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত গুৱাহাটীৰ বিজুলী ভৱনত কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমন্বয়ৰক্ষী সমিতিৰ যুটীয়াভাৱে দীপক কুমাৰ সাহা, প্ৰমোদ চন্দ্ৰ দাস আৰু অমিত কৰৰ লগতে বহুকেইজন নেতাই ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। গোলাঘাট শক্তি বিতৰণ কোম্পানীৰ সহকাৰী মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখতো আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাসকলে দুঘণ্টীয়া বিক্ষোভ কাৰ্যসূচীৰ অংশ লৈ ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে চাহবাগিচা অঞ্চলৰ বিদ্যালয়ৰ সময়সূচী কিছু সালসলনি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চাহবাগিচা অঞ্চলৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰিৱৰ্তে 8:30 বজাত আৰম্ভ হ'ব। একেদৰে ছুটীৰ সময় 12:15 মিনিটৰ পৰিৱৰ্তে 1:15 মিনিটলৈ বৃদ্ধি কৰা হৈছে। একেদৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 7:30 বজাৰ পৰিৱৰ্তে 8:30 বজাত আৰম্ভ হ'ব আৰু ছুটীৰ সময় পূৰ্বৰ 1 বজাৰ সলনি 2 বজাত হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকে সকলো জিলা শিক্ষা বিষয়ালৈ জাননী জাৰি কৰি শীঘ্ৰে এই সময়সূচী কাৰ্যসূচী কৰিবলৈ নিৰ্দেশ দিছে। গোলাঘাট জিলাৰ সৰুপথাৰত আজিৰে পৰা নেপালী সাহিত্য সভাৰ 16 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। বোকাখাট আৰু কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত আয়োজিত অধিৱেশনৰ লগতে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰো অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়নৰ লগতে প্ৰতিনিধি উদ্বোধন কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি কাইলৈ পতাকা উত্তোলন, স্বচ্ছতা অভিযান, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক বাসৱ শৰ্মাৰ আজি পুৱা মঙলদৈৰ জিতেন্দ্ৰ নগৰৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত শৰ্মাৰ বয়স হৈছিল 85 বছৰ। চিপাঝাৰৰ ব্যাসপাৰা সেৱক হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শৰ্মাই গোলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ধুবুৰী বালিকা হাইস্কুলতো শিক্ষকতা কৰিছিল। পৰৱৰ্তী সময়ত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰা শৰ্মাই 2001 চনত চৰকাৰী চাকৰি জীৱনৰ পৰা অৱসৰ লয়। তেওঁ মঙলদৈ চপাইৰ বাণেশ্বৰ ডেকা প্ৰাথমিক বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। শিক্ষকতাৰ লগতে বহু সামাজিক কামত জড়িত থকা শৰ্মাৰ মৃত্যুত মঙলদৈৰ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।